চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার মরমিয়াল প্রভু যীশুর মহান নামেরে আপনাক এয়া ভক্তিবচন অনুষ্ঠানলৈ আদৰিছো। ঈশ্বৰে আপোনাক যি অসীম প্ৰেম কৰিলে তাক যদি অনুভৱ কৰিব বিচাৰে আৰু তেওঁৰ অগম্য বাক্যৰ মৌ মিঠা সোৱাদ ল'ব বিচাৰে, তেন্তে আহক আজিৰ ভক্তিবচন অনুষ্ঠানটো মনোযোগেৰে শুনো। এয়া আপোনালৈ আগবঢ়াইছো ঈশ্বৰৰ জীৱন্ত বাক্যৰ অনুষ্ঠান ভক্তিবচন।
আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, গৈছিলে হে মোৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। আহিছিলে ধৰালে নম্ৰ মানৱ ৰূপে, গৈছিলে হে মোৰ গোহালি ঘৰত তেওঁ জনম ধৰিলে। সেই আনন্দত শুভ বাতৰি, সেই আনন্দত শুভ বাতৰি, ভাল পাওঁ মই সবাকে শুনাই, ভাল পাওঁ মই সবাকে শুনাই।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা, আপোনাৰ ভালনে বাৰু? আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। আপুনি আমাৰ এই ভক্তিপোষণ অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? শুনি কেনে পাইছে আমালৈ চিঠি লিখি জনাবচোন। আমাৰ ঠিকনা
ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন টি ডব্লিউ আৰ ইণ্ডিয়া, পোষ্টবক্স নম্বৰ 70, গুৱাহাটী 78100 1। আমাৰ ৱেবছাইট www.radio882.com।
আহকচোন প্ৰাৰ্থনাৰে আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰোঁ। হওক, স্বৰ্গত থকা আমাৰ মহান পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ জনাইছো কাৰণ তুমি আমাক সকলো ধৰণে আশীৰ্বাদ কৰি আহিছা। আমি অযোগ্য হোৱা স্বত্তেও তুমি আমালৈ প্ৰেম দয়া অনুগ্ৰহ দেখুৱাই আহিছা আৰু আমাক উদ্ধাৰ কৰিবলৈ তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকে আমালৈ দান কৰিছা, যাতে তেওঁত বিশ্বাস কৰি আমি পৰিত্ৰাণ লাভ কৰিব পাৰোঁ। তাৰ বাবে আমি তোমাক ধন্যবাদ দি শেষ কৰিব নোৱাৰো পিতা। এতিয়া প্ৰাৰ্থনা কৰিছো তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ বুজি পোৱাত তুমি আমাক সহায় কৰা, আমাৰ প্ৰতিজন শ্ৰোতাৰ জীৱনত তোমাৰ মহান প্ৰেম প্ৰকাশ পাই উঠিবলৈ দিয়া, কিয়নো এই প্ৰাৰ্থনা আমাৰ হকে ক্ৰুচত প্ৰাণ দি আমাৰ পাপৰ প্ৰায়চিত্ৰ কৰি তৃতীয় দিনা কবৰৰ পৰা জি উঠা মৃত্যুঞ্জয়ী প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো, আমেন। প্ৰিয় শ্ৰোতা, আমি এতিয়া বাইবেলৰ পুৰণি নিয়ম খণ্ডৰ যাত্ৰা পুস্তক নামৰ পুস্তকখন অধ্যয়ন কৰি আছো আৰু যোৱা অনুষ্ঠানত আমি এই যাত্ৰা পুস্তকৰ 29 নম্বৰ অধ্যায়টো চাইছিলো। গতিকে আজি আমি যাত্ৰা পুস্তকৰ 30 নম্বৰ অধ্যায়ৰ পৰা চাবলৈ ওলাইছো। আমি 1-4 নম্বৰ পদলৈকে পঢ়ি দিছো। আৰু তুমি ধূনা জ্বলাবৰ নিমিত্তে এটা বেদী নিৰ্মাণ কৰিবা, সেয়ে এহাত দীঘল এহাত বহল হ'ব, তাৰ চাৰিওকাষে 4টা চুকে সমান হ'ব আৰু ওখয় দুহাত হ'ব, তাৰ শিংবোৰ তাৰ একেডোখৰ কাঠৰে হ'ব। তুমি তাত অৰ্থাৎ তাৰ ওপৰভাগত চাৰিওকাষত আৰু তাৰ শিঙৰ শুদ্ধ সোণৰ পতা মাৰিবা আৰু তাৰ চাৰিওফালে সোণৰ চিৰি মাৰিবা, আৰু তুমি তাৰ নিমিত্তে সোণৰ দুযোৰ খাৰু গঢ়াই তাৰ চিৰিৰ তলত 2 কাষত আৰু 2 চুকৰ ওপৰত লগাই দিবা, তাক বৈ নিবৰ নিমিত্তে সেয়ে কাণ মাৰি সুমুওৱা ঠাই হ'ব। এই ধূনা জ্বলোৱা বেদীটো সৰু আছিল যদিও ইয়াক পুৰোহিতবিলাকে কান্ধত তুলি বৈ নিব পৰাকৈ কাণ মাৰি সুমুওৱা সোণৰ খাৰু লগোৱা হৈছিল। 6 পদ, আৰু সাক্ষ্যফলীৰ চন্দুকৰ ওপৰত থকা প্ৰভেদক বস্ত্ৰৰ আগফালে সাক্ষ্যফলীৰ চন্দুকৰ ওপৰত থকা পাপাবৰণৰ সন্মুখত তাক ৰাখিবা, সেই ঠাইতে মই তোমাৰ সৈতে সাক্ষাৎ কৰিম। এই বেদীটো আঁৰ কাপোৰৰ কাষতে আছিল আৰু চন্দুকখন আৰু পাপাবৰণখন আঁৰ কাপোৰখনৰ আনটো কাষত আছিল। এই বেদী উপাসনাৰ স্থান, পবিত্ৰ স্থানত আছিল। 7-9 নম্বৰ পদলৈকে পঢ়িম। হাৰুণে তাৰ ওপৰত সুগন্ধি ধূনা জ্বলাব, প্ৰতি ৰাতিপুৱা প্ৰদীপ পৰিষ্কাৰ কৰা সময়ত তেওঁ সেই ধূনা জ্বলাব আৰু গধূলি পৰত প্ৰদীপ জ্বলোৱা সময়ত তেওঁ তাক জ্বলাব, সেয়ে তোমালোকৰ পুৰুষানুক্ৰমে যীহোৱাৰ সন্মুখত নিত্য ধূনা দাহ হ'ব। এয়া বলিদান কৰা বেদী নাছিল, এইটো আছিল উপাসনা কৰা বেদী। এই বেদীত অকল ধূপধূনাহে জ্বলোৱা হৈছিল। পুৰোহিতসকলে সদায় দীপাধাৰৰ প্ৰদীপবোৰ জ্বলোৱা সময়তে এই ধূনাৰ বেদীত ধূনা জ্বলাইছিল। ইব্ৰী 9 নম্বৰ অধ্যায়ত আমি বৰ অদ্ভুত ধৰণৰ কথা এটা পাওঁ। লিখকজনে এই ধূপ বেদী অতি পবিত্ৰ স্থানত থকা বুলি দেখুৱাইছে, সেয়ে ধাৰণা কৰা হ'ব যেন ইব্ৰী পুস্তকৰ লিখকজনে জনাই নাছিল ধূপ বেদীটো ক'ত থাকিব লাগিছিল। যাত্ৰা পুস্তক পুস্তকত কোৱাৰ দৰে পবিত্ৰ স্থানত নাপাই লিখকজনে অতি পবিত্ৰ স্থানত ধূপ বেদীটো পাইছিল কিয়? কাৰণ যেতিয়া তেওঁ ইব্ৰী পুস্তকখন লিখিছিল তেতিয়ালৈ মন্দিৰৰ আঁৰ কাপোৰ ফাটি দুফাল হৈছিল, ইয়াতেই প্ৰভু যীশু বলি উৎসৰ্গিত হৈছিল। ক্ৰুচত হত হোৱাৰ দ্বাৰাই ইয়াতেই তেওঁৰ শৰীৰ দুফাল হোৱাৰ দৰে হৈছিল, কিন্তু তেওঁ স্বৰ্গলৈ ঘূৰি গৈছে আৰু সেয়ে ধূপৰ বেদীও এতিয়া স্বৰ্গত আছে। যীশুখ্ৰীষ্টৰ যোগেদিহে আমি এতিয়া ঈশ্বৰৰ ওচৰলৈ আহিব পাৰোঁ। তেওঁ আমাৰ মহান নিবেদনকাৰী, তেওঁ এতিয়া স্বৰ্গত আছে আৰু সেই ধূপ বেদীয়ে তেওঁ থকা স্থানকেই বুজাইছে। আমি যেতিয়া প্ৰাৰ্থনাৰে ঈশ্বৰৰ ওচৰলৈ আহোঁ যীশুখ্ৰীষ্টৰ যোগেদিহে আহিব লাগে। আপুনি জানেনে প্ৰিয় শ্ৰোতা যে খ্ৰীষ্টই জগতৰ কাৰণে প্ৰাৰ্থনা নকৰে? যোহন 17:9 প্ৰভু যীশুৱে মহাপুৰোহিতৰ প্ৰাৰ্থনাত এনেদৰে কৈছে, মই তেওঁবিলাকৰ নিমিত্তে নিবেদন কৰিছো, জগতৰ নিমিত্তে নিবেদন কৰিছো এনে নহয়, কিন্তু যিবিলাকক মোক দিলা তেওঁবিলাকৰ নিমিত্তে কৰিছো। আপুনি হয়তো ক'ব, কিয় তেওঁ জগতৰ নিমিত্তে কিয় প্ৰাৰ্থনা নকৰে? যীশুখ্ৰীষ্টই জগতৰ নিমিত্তে নিজৰ জীৱন দান কৰিলে, সেয়ে জগতৰ যিসকলে তেওঁত বিশ্বাস কৰি তেওঁক গ্ৰহণ কৰে কেৱল তেওঁলোকৰ ক্ষেত্ৰতহে তেওঁৰ সেই বৰদান পবিত্ৰ আত্মাই প্ৰকৃত কৰি তোলে। জগতৰ পাপৰ কাৰণে প্ৰভু যীশুৱে নিজৰ প্ৰাণ দান কৰাতকৈ আৰু অধিক কি কৰিব লাগে? যিসকলে তেওঁক পৰিত্ৰাতা হিচাপে গ্ৰহণ কৰিলে তেওঁলোকৰ কাৰণে তেওঁ এতিয়া স্বৰ্গত নিবেদন কৰি আছে। প্ৰভু যীশু যি হয় আৰু ক্ৰুচৰ ওপৰত তেওঁ আমাৰ বাবে যি কৰিলে তাৰ ভিত্তিতেই ঈশ্বৰে আজি আমাৰ প্ৰাৰ্থনা শুনে। মঠি 17:5, মাৰ্ক 9:7 আৰু লোক 9:35 পিতা ঈশ্বৰে কৈছে, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁৰ কথা শুনা। আমি তেওঁক শুনাতেই কেৱল ক্ষান্ত নাথাকি তেওঁৰ যোগেদি আমি প্ৰাৰ্থনাও কৰিব লাগে। প্ৰভু যীশুৱে আমাক 14:14 কৈছে, তোমালোকে মোৰ নামেৰে যদি মোক কিবা খোজা তেন্তে তাক মই সিদ্ধ কৰিম। আত্মাত প্ৰাৰ্থনা কৰাৰ অৰ্থ এইটোৱেই। 8 এইটো এটা চিৰদিনে জ্বলাবলগীয়া পৰম্পৰাগত বেদী হ'ব, তাত সদায় ঈশ্বৰৰ প্ৰশংসা হৈ থাকিব। প্ৰথম থিচলনিকিয়াত আমাক নিৰন্তৰে প্ৰাৰ্থনা কৰি থাকিবলৈ কোৱা হৈছে। ধূপ বেদীত সদায় পুৱা আৰু গধূলি ধূপ জ্বলাই থাকিব লাগিব। 12:13 যেতিয়া তুমি ইছৰাইলৰ সন্তানবিলাকৰ লেখ ল'বলগীয়াবিলাকৰ লেখ ল'বা, তেতিয়া তুমি তেওঁবিলাকৰ লেখ লোৱা সময়ত তেওঁবিলাকৰ প্ৰতিজনে যিহুৱাৰ উদ্দেশ্যে নিজ নিজ প্ৰাণৰ অৰ্থে মুক্তি ধন দিব। তাতে তুমি লেখ লোৱা সময়ত তেওঁবিলাকৰ মাজত মহামাৰী নহ'ব। তেওঁবিলাকে দিবলগীয়া এই, যিকোনো লোক লেখ ল'বলগীয়াবিলাকৰ মাজত পৰিব তেওঁ পবিত্ৰ স্থানৰ চেকল অনুসাৰে আধা চেকল দিব। সেই চেকলত 20 গেৰা হয়, সেই আধা চেকল যিহুৱাৰ উদ্দেশ্যে দিবলগীয়া উপহাৰ। মুক্তিলাভ আছিল উপাসনাৰ দ্বিতীয় আৱশ্যকতা। তেওঁলোকৰ মাজত কোনো মহামাৰী নহ'ব কাৰণ তেওঁলোক মুক্তি লাভ কৰিব। ৰূপেৰে তেওঁলোক মুক্ত হৈছিল। উপাসনা কৰোতা প্ৰত্যেকেই মুক্ত হ'বলগীয়া হৈছিল। উপাসকসকল কেৱল মুক্তিপ্ৰাপ্ত হ'লেই নহ'ব, তেওঁলোক সুচীও হ'ব লাগিব। সুচী হোৱাৰ কথাই আমাক প্ৰক্ষালন পাত্ৰৰ কাষলৈ চপাই লৈ যায়। পিতলেৰে তৈয়াৰী যজ্ঞবেদীৰ ওচৰতেই অৱস্থিত এই পিতলেৰে তৈয়াৰী প্ৰক্ষালন পাত্ৰ আৱাসস্থানৰ বাহিৰৰ চোতালত অৱস্থিত আছিল। পাপ দূৰ কৰাৰ সিদ্ধান্তৰ ইয়াতেই মোকাবিলা হৈছিল আৰু পাপৰ প্ৰশ্নটোৰ ইয়াতেই ফয়চলা কৰা হৈছিল। বিশ্বাসকাৰী বা আন শব্দত সাধুসকলেও কেতিয়াবা পাপ কৰে, শুনিলে আচৰিত যেন লাগিব পাৰে, কিন্তু সাধুসকল যে সম্পূৰ্ণ শুদ্ধ সেয়া সঁচা কথা নহয়। তেওঁলোক নিষ্পাপ নিষ্কলংক নহয়, আনহাতে তেওঁলোক নৰকলৈ যাবলগীয়া অভিশপ্ত পাপীও নহয়। তেওঁলোকে জানি শুনি পাপ কৰি থাকিবলৈ ভাল পোৱা পাপীও নহয়, তেওঁলোকৰ পাপ দুৰ্ঘটনাক্ৰমে ঘটা পাপ। জ্ঞানী গুণী লোকে সেয়েহে কৈছে, প্ৰেমময় সাধুসকলৰ সৈতে সৰগত থাকিবলৈ পোৱাটো বৰ গৌৰৱৰ অভিজ্ঞতা হ'ব, কিন্তু তলৰ ধৰণীত মোৰ সহসাধুসকলৰ সৈতে বসবাস যে কৰিছো সেইটো আন এটা বেলেগ অভিজ্ঞতা। 17:21 পঢ়ি দিছো। পাছে যীহুৱাই মুচিক ক'লে, ধোৱা পখলা কৰিবৰ নিমিত্তে তুমি পিতলৰ এটা প্ৰক্ষালন পাত্ৰ আৰু পিতলৰে তাৰ খুৰা গঢ়াবা। তুমি তাক সাক্ষাৎ কৰা তম্বুৰ আৰু হোমবেদীৰ মাজত থৈ তাত পানী ৰাখিবা। হাৰুণ আৰু তেওঁৰ পুত্ৰবিলাকে তাৰ পৰা নিজ নিজ হাত ভৰি ধুব। সাক্ষাৎ কৰা তম্বুত সোমাওঁতে বা যীহুৱাৰ পৰিচৰ্যা কৰিবৰ অৰ্থে বেদীৰ ওচৰলৈ আহোঁতে তেওঁবিলাকে যেন নমৰে, এই নিমিত্তে তেওঁবিলাকে নিজ নিজ হাত ভৰি ধুব। এইদৰে তেওঁবিলাকে নুমৰিবৰ নিমিত্তে নিজ নিজ হাত ভৰি ধুব। এয়ে তেওঁৰ আৰু তেওঁৰ বংশৰ পুৰুষানুক্ৰমে পালন কৰিবলগীয়া চিৰস্থায়ী বিধি। কোনো পুৰোহিতেই সাক্ষাৎ কৰা তম্বুৰ ভিতৰত প্ৰক্ষালন পাত্ৰৰ পানীত হাত ভৰি নোধোৱাকৈ সোমাব নোৱাৰিব। আমি পাপ ময়লাৰে ভৰা এই জগতত মলিন হৈ থাকোঁ আৰু সেয়ে যেতিয়ালৈকে সেই পাপ মলিনতাৰ পৰা ধুই নিকা নহওঁ তেতিয়ালৈকে আমি ঈশ্বৰৰ আৰাধনা কৰিব নোৱাৰোঁ। সেইটো কাৰণতেই প্ৰভু যীশুৱে তেওঁৰ শিষ্যসকলৰ ভৰি ধুই দিছিল। তেনে ধুই নিকা কৰা কাম তেওঁ আজিও কৰে। প্ৰক্ষালন পাত্ৰটোৰ ওচৰলৈ যোৱাৰ আমাৰ যিমানবাৰ প্ৰয়োজন হয় সিমানবাৰ যাব লাগে আৰু ধুই নিকা হ'ব লাগে আৰু তাৰ পাছতহে প্ৰভুৰ উপাসনা কৰিব লাগে। প্ৰিয় শ্ৰোতা, আজিৰ আমাৰ খ্ৰীষ্টীয় জীৱনত প্ৰভুৰ আৰাধনা কৰিবলৈ তেওঁৰ পবিত্ৰ চৰণত উপযুক্ত আৰু গ্ৰহণযোগ্য পূজা আগবঢ়াবলৈ আমি আধ্যাত্মিকভাৱে কেনেকৈ ধুই সুচি হ'ব লাগে বাৰু? কিমানবাৰ সুচি হ'ব লাগে? আমি প্ৰভু যীশুখ্ৰীষ্টত বিশ্বাস স্থাপন কৰি তেওঁক আমাৰ জীৱনৰ পবিত্ৰতা আৰু প্ৰভুৰূপে গ্ৰহণ কৰি পৰিত্ৰাণ প্ৰাপ্ত হলো। প্ৰভুত পাপৰ ক্ষমা লাভ কৰি পাপৰ বেচ যি অনন্ত মৃত্যুৰ আমি সন্মুখীন হৈছিলোঁ তাৰ পৰা মুক্ত হলো। এতিয়া আমি নৰকলৈ যাব নালাগে, কাৰণ পৰিত্ৰাণ প্ৰাপ্ত কৰাৰ দ্বাৰাই আমি স্বৰ্গৰ অনন্ত জীৱনৰ অধিকাৰী হলো, অৰ্থাৎ আমি ধাৰ্মিক বুলি গণিত হলো। এতিয়া আহক 25 নম্বৰ পদৰ পৰা 31 নম্বৰ পদলৈকে পঢ়ি দিছো। সেইবোৰেৰে তুমি অভিষেকৰ অৰ্থে পবিত্ৰ তেল অৰ্থাৎ সুগন্ধি দ্ৰব্য ব্যৱসায়ীৰ নিয়মেৰে কৰা সুগন্ধি তেল যুগুত কৰিবা, সেয়ে অভিষেকাৰ্থক পবিত্ৰ তেল হ'ব। তাৰে তুমি সাক্ষাৎ কৰা তম্বু, সাক্ষাৎফলীৰ চন্দুক, মেজ আৰু সকলো সঁজুলি, দীপাধাৰ আৰু তাৰ সঁজুলিবোৰ, ধূপবেদী, হোমবেদী আৰু তাৰ সকলো সঁজুলি, প্ৰক্ষালন পাত্ৰ আৰু তাৰ খুৰা অভিষেক কৰি সেই সকলোকে পবিত্ৰ কৰিবা, তাতে সেই সকলো অতি পবিত্ৰ হ'ব। যিকোনোৱে সেইবোৰ স্পৰ্শ কৰিব তেওঁ পবিত্ৰ হ'ব। আৰু মোৰ পুৰোহিত কৰ্ম কৰিবৰ নিমিত্তে তুমি হাৰুণক আৰু তেওঁৰ পুত্ৰবিলাকক অভিষেক কৰি তেওঁবিলাকক পবিত্ৰ কৰিবা। আৰু তুমি ইছৰাইলৰ সন্তানবিলাকক ক'বা, তোমালোকৰ পুৰুষানুক্ৰমে মোৰ নিমিত্তে সেয়ে অভিষেকাৰ্থক পবিত্ৰ তেল হ'ব। আজি আমাৰ মতে অভিষেককৰণ মানে কি? এয়া পবিত্ৰ আত্মাৰ অভিষেককৰণ। পবিত্ৰ আত্মাৰ দ্বাৰাই অভিষিক্ত হৈ সেই অভিষেককৰণৰ দ্বাৰাই আমি ঈশ্বৰৰ বচন বুজি পাব পৰা হওঁ। এই কাৰণতেই আজি বহুতৰ বাবে বাইবেলখন প্ৰকৃত আৰু অৰ্থপূৰ্ণ সত্য ঈশ্বৰৰ বচন হৈ পৰিছে। এয়া কোনো প্ৰচাৰক বা শিক্ষক নহয়, এয়া হৈছে স্বয়ং পবিত্ৰ আত্মা যিয়ে ঈশ্বৰৰ বচন ব্যৱহাৰ কৰিবলৈ প্ৰেৰণা দিয়ে। প্ৰথম যোহন দ্বিতীয় অধ্যায় 20 নম্বৰ পদত বাইবেলে কৈছে, তোমালোকে হলে পবিত্ৰজনাৰ পৰা অভিষেক পালা, তাতে তোমালোকে সকলোকে জানা। আমি পবিত্ৰজনাৰ পৰা অভিষেক পালো, যাৰ দ্বাৰা আমি ঈশ্বৰৰ বচন বুজিবলৈ সহায় পাওঁ, কাৰণ সেই পবিত্ৰ আত্মাই আমাক ঈশ্বৰৰ কথা কয় আৰু ঈশ্বৰৰ ইচ্ছাত চলিবলৈ শিকায়। সেইকাৰণে বাইবেলে আকৌ প্ৰথম যোহন দ্বিতীয় অধ্যায় 27 পদত এইবুলি কৈছে, তেওঁৰ পৰা তোমালোকে যি অভিষেক পালা সেয়ে তোমালোকৰ অন্তৰত থকাত কোনোৱে যেন তোমালোকক শিক্ষা দিয়ে তোমালোকৰ এনে প্ৰয়োজন নাই। কিন্তু তেওঁৰ সেই অভিষেকে যেনেকৈ সকলো বিষয়তে তোমালোকক শিক্ষা দিছে আৰু সেয়ে যেনেকৈ সত্য শিক্ষা মিছা নহয় আৰু সেয়ে যেনেকৈ তোমালোকক শিক্ষা দিলে তেনেকৈ তোমালোক তেওঁতেই থাকা। পবিত্ৰ আত্মাই আপোনাৰ মন হৃদয় মুকলি কৰি ঈশ্বৰৰ কাম কৰি আগবাঢ়ি যোৱাত আপোনাক সহায় কৰে। হে প্ৰিয় শ্ৰোতা, ঈশ্বৰৰ গুৰিত প্ৰাৰ্থনা কৰক যেন পবিত্ৰ আত্মাই ঈশ্বৰৰ বচন আপোনাৰ বাবে প্ৰকৃত আৰু অৰ্থপূৰ্ণ কৰি তোলে। ঈশ্বৰৰ বচন আপোনাৰ বাবে সত্য ৰূপত প্ৰকাশিত হলে আপুনি দেখিব আপুনি প্ৰকৃত আনন্দৰো অধিকাৰী হৈছে। আপুনি বাৰু সেই আনন্দৰ অধিকাৰী হৈছেনে? 34 পদৰ পৰা 36 নম্বৰ পদলৈকে আমি এতিয়া পাঠ কৰিম। ইয়াত এনেদৰে লিখা আছে, পাছে যীহোৱাই মুচিক ক'লে, তুমি নিজৰ নিমিত্তে সুগন্ধি দ্ৰব্য অৰ্থাৎ নাটাফ, নখি, হেলবনা এই সকলো সুগন্ধি দ্ৰব্যৰ আৰু নিৰ্মল কুন্দুৰুৰ প্ৰত্যেকটা সমভাগ কৰি ল'বা আৰু তাৰ দ্বাৰাই সুগন্ধি দ্ৰব্য ব্যৱসায়ীৰ নিয়মেৰে কৰা লোণ মিহলোৱা এক নিৰ্মল পবিত্ৰ সুগন্ধি ধূপ যুগুত কৰিবা। তাৰ অলপ গুৰি কৰি যি সাক্ষাৎ কৰা তম্বুত মই তোমাৰে সৈতে সাক্ষাৎ কৰিম তাত সাক্ষাৎফলীৰ চন্দুকৰ সন্মুখত তাক থবা, সেয়ে তোমালোকলৈ অতি পবিত্ৰ হ'ব। 37 আৰু 38 পদত কৈছে, আৰু তুমি যি সুগন্ধি ধূপ কৰিবা তাৰ দ্ৰব্যৰ পৰিমাণ অনুসাৰে তোমালোকে তোমালোকৰ নিমিত্তে তাক নকৰিবা, সেয়ে তোমাৰ মাজত যীহোৱাৰ উদ্দেশ্যে পবিত্ৰ হ'ব। যিকোনোৱে নিজে ঘ্ৰাণ ল'বৰ নিমিত্তে তাৰ নিচিনা ধূপ যুগুত কৰিব, তাক নিজ লোকবিলাকৰ মাজৰ পৰা উচ্ছন্ন কৰা হ'ব। এই দ্ৰব্যৰ উৎপাদন পদ্ধতি কোনেও নিজৰ কাৰণে ব্যৱহাৰ কৰিব নোৱাৰিছিল। কোনো নকলি দ্ৰব্য ঈশ্বৰে গ্ৰহণো নকৰে। ইয়াত উল্লেখিত বেদীখনে উপাসনা আৰু প্ৰাৰ্থনাৰ কথাকেই আমাক পুনৰ সোঁৱৰণ কৰাই দিছে। এয়া এনে এটা ঠাই য'ত আমি আমাৰ প্ৰশংসা, আমাৰ ধন্যবাদ আৰু আমাৰ অনুৰোধ আদি সকলোবোৰ ঈশ্বৰৰ ওচৰলৈ আনিব পাৰোঁ। ইয়াক নকল কৰিব নালাগে। এই পদ্ধতিটো কেতিয়াও স্বাভাৱিক মানুহক সন্তুষ্ট কৰাৰ কাৰণে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰিব নালাগে। আপুনি কোনো স্বাভাৱিক জাগতিক মানুহক ঈশ্বৰ উপাসনাৰ দ্বাৰাই সন্তুষ্ট কৰিব নোৱাৰে। আমি ঈশ্বৰক আত্মাৰে আৰু সত্যৰেহে ভজনা কৰিব লাগে। এই কথা আমাক প্ৰভু যীশুখ্ৰীষ্টই শিকাই থৈ গৈছে। গীৰ্জালৈ মানুহ আকৰ্ষণ কৰিবলৈ আজিকালি বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰি উপাসনাসমূহৰ আয়োজন কৰিবলৈ বহুতে চেষ্টা কৰে। কিন্তু ঈশ্বৰ উপাসনা আৰু প্ৰাৰ্থনাৰ ঈশ্বৰৰ বচনৰ বাহিৰে কোনো পদ্ধতিকেই ব্যৱহাৰ কৰিব নালাগিব। প্ৰিয় শ্ৰোতা, আপুনি এই কথাত নিশ্চিত হ'ব লাগে যাতে ঈশ্বৰৰ বচনেই ঈশ্বৰ উপাসনাত প্ৰথম স্থান পায়, আৰু যি যি কৰা হয় ঈশ্বৰৰ বচনক, ঈশ্বৰৰ বাক্যক কেন্দ্ৰ কৰিয়ে যাতে হয়। আজি বহুতো লোকে নিজৰ নিজৰ ইচ্ছাৰ দৰে চলি ঈশ্বৰৰ বচন অৱহেলা কৰিছে। তেওঁলোকে নিজৰ মতে, নিজৰ সুবিধাৰ দৰে নিজে কিছুমান পদ্ধতি তৈয়াৰ কৰি মানুহক আকৰ্ষণ কৰিবলৈ উপাসনা কৰে। তেওঁলোকৰ হৃদয়ত ঈশ্বৰলৈ ভয় নাই, মানুহলৈহে চকু আছে। তেওঁলোকে মানুহক সন্তুষ্ট কৰিবলৈ সকলোখিনি কৰে আৰু মানুহৰ ইচ্ছাৰ দৰে ঈশ্বৰৰ উপাসনা কৰি ঈশ্বৰৰ বচন অৱহেলা কৰে। সেয়েহে আজি আমাৰ মণ্ডলীবিলাকৰ অনেক বেমেজালি, অসুবিধা আৰু আসোৱাহ আহি পৰিছে। সামৰণিত ইয়াকে উনুকিয়াই দিবলৈ বিচাৰিছো যে বেদী দুটা আছিল। এটা আছিল হোম বলি উৎসৰ্গ কৰাৰ যজ্ঞবেদী, য'ত ঈশ্বৰে মানুহৰ পাপৰ সুধবিচাৰ কৰিছিল। এইটোৱে জগত আৰু মানুহৰ পাপৰ ছবি দাঙি ধৰে। আকৌ আনটো বেদী আছিল ধূপবেদী, আৰু ধূপবেদীটোৱে স্বৰ্গৰ ছবি দাঙি ধৰে। হোম বলি উৎসৰ্গ কৰা যজ্ঞবেদীয়ে প্ৰভু যীশুখ্ৰীষ্টই এই জগতলৈ আহি আমাৰ কাৰণে কি কৰিলে তালৈকে আঙুলিয়ায়। আনহাতে ধূপবেদীয়ে প্ৰভু যীশুখ্ৰীষ্টই স্বৰ্গত বৰ্তমান আমাৰ নিমিত্তে কি কৰি আছে তালৈ আঙুলিয়ায়। আনহাতে এই ধূপবেদীয়ে আমাৰ ভাগত আমি কৰা উপাসনা আৰু প্ৰাৰ্থনাকো বুজায়। আকৌ এই আমাৰ কাৰণে নিবেদন কৰি থকা প্ৰভু যীশুখ্ৰীষ্টকো বুজায়। তেওঁহে আমাৰ হৈ পিতৃ ঈশ্বৰৰ সোঁহাতে থাকি অনিৰ্বচনীয় কেকনিৰে নিবেদন কৰি আছে। তেওঁ আমাৰ বাবে প্ৰাৰ্থনা কৰোতা ঈশ্বৰ। তেওঁৱেই আমাৰ মধ্যস্থতাকাৰী। তেওঁ এখন হাতেৰে আমাৰ হাতত ধৰি আৰু আনখন হাতেৰে ঈশ্বৰক ধৰি আমাক ঈশ্বৰৰ সৈতে মিলাই দিয়া কাৰ্য কৰোতা ঈশ্বৰ। এতিয়া প্ৰকৃত ঈশ্বৰ আৰাধনা আমি কেনেকৈ শিকিব পাৰোঁ? নাই, সেই আৰাধনা শিকিবলৈ আমি বলি কটা বেদীলৈ আৰু যাব নালাগে। এগৰাকী পাপীৰূপে যজ্ঞবেদীৰ ওচৰলৈ গৈ খ্ৰীষ্টক আপোনাৰ পৰিত্ৰাতাৰূপে ধৰাৰ প্ৰয়োজন নাই। আপুনি ঈশ্বৰৰ আবাসৰ ভিতৰলৈ সোমাওক আৰু সোণৰ বেদীটোৰ কাষ চাপক। তাত কোনো উৎসৰ্গা নাই, কাৰণ পাপ সমস্যাৰ খণ্ডন বাহিৰৰ চোতালতেই হৈ গৈছে। ঈশ্বৰৰ আৰাধনা কৰাৰ পূৰ্বে পাপ সমস্যাৰ খণ্ডন হৈ যাবই লাগিব। আমি বিশ্বাসকাৰী হোৱা বাবে ঈশ্বৰে তেওঁৰ প্ৰিয়জনাত অৰ্থাৎ প্ৰভু যীশুখ্ৰীষ্টত আমাক গ্ৰহণ কৰে। প্ৰভু যীশুখ্ৰীষ্টই যি মহৎ কৰ্ম কৰিলে তাৰ বাবেই তেওঁ অৰ্থাৎ ঈশ্বৰে আমাৰ প্ৰাৰ্থনা শুনে। আমি ঈশ্বৰলৈ আহিবলৈ হলে প্ৰভু যীশুখ্ৰীষ্টৰ জৰিয়তে আহিব লাগিব। ঈশ্বৰৰ আৰাধনা আৰু প্ৰাৰ্থনাও প্ৰভু যীশুখ্ৰীষ্টৰ জৰিয়তেই হ'ব লাগিব, কাৰণ কালবাৰীৰ ক্ৰুচত প্ৰভু যীশুখ্ৰীষ্টই যি মহৎ কৰ্ম কৰিলে তাৰ ভিত্তিতেই ঈশ্বৰে আমাৰ উপাসনা গ্ৰহণ কৰিব আৰু আমাৰ প্ৰাৰ্থনাও শুনিব। আন কোনো কাৰণত আমাৰ উপাসনা গ্ৰহণযোগ্য বিবেচিত নহ'ব আৰু আমাৰ কোনো প্ৰাৰ্থনাও শুনিব পৰা নাযাব। প্ৰিয় শ্ৰোতা, আপোনাক প্ৰশ্ন কৰিব খুজিছোঁ, আজি আপুনি যেতিয়া ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনায়, আপোনাৰ প্ৰাৰ্থনা ঈশ্বৰে যে শুনিছে তাৰ নিশ্চয়তা আপোনাৰ হৃদয়ত, আপোনাৰ অন্তৰত আছেনে? চিন্তা কৰি চাওকচোন। ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধ দিলো, কুশৰ ওপৰত প্ৰাণ অৰ্পিলে আমাৰ জীৱন দিবলো। আমাৰ পাপৰ গধুৰ বুজাব তেওঁ কান্ধ দিলো, কুশৰ ওপৰত প্ৰাণ অৰ্পিলে আমার জীবন দিবল। তেওঁর মহান ত্যাগর বাণী, তেওঁর মহান ত্যাগর বাণী, ভাল পাও মই সবাকে শুনা, ভাল পাও মই সবাকে শুনা।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হ'ম। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন,
ট্ৰান্স ৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese.ttb@radio882.com। আমার ওয়েবসাইট www.twr.in।
আপনি টেলিফোনের মাধ্যমে আমাক যোগাযোগ করব পারে। আমার টেলিফোন নম্বরটি হয়েছে 03-6126-0-4671। ফোন নম্বরটি আকৌ এবাৰ কৈছো, 03-6126-0-4671। আজির অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।